Ea Ακαχπανή. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে ৱাকফ সংশোধনী বিধেয়ক 2025 লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাষ্ট্ৰৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ শ্বাহপুৰ বুলধানাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত 5 লোকে প্ৰাণ হেৰুৱায় আৰু 26 লোক আহত হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৱাকফ সংশোধনী বিধেয়ক 2025 লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমানসকলৰ ধৰ্মীয় প্ৰথাৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ই ৱাকফ পৰিষদৰ সা সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয় যে চৰকাৰে ৱাকফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্মনিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাকফ পৰিষদৰ বিভিন্ন মুছলিম পন্থা, মহিলা আৰু অনামুছলিম সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিব। বিৰোধী পক্ষই বিধেয়কখন লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলি শ্ৰী ৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে 2013 ইউ পি এৰ শাসনকালত ৱাকফ আইনত সংশোধন কৰা হৈছিল আৰু এই সংশোধনে অন্য আইনসমূহত ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্ৰেছ শাসনকালত দিল্লীৰ আগশাৰীৰ ঠাইৰ মুঠ 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। শ্ৰী ৰিজিজুৱে কয় যে যুটীয়া সংসদীয় কমিটী আৰু চৰকাৰে এই বিধেয়কখন প্ৰস্তুত কৰি উলিওৱাৰ সময়ত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যাপকভাৱে আলাপ আলোচনা কৰিছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৱাকফ সংশোধনী বিধেয়কখন ৰাষ্ট্ৰৰ স্বাৰ্থৰ অনুকূল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মুছলমান সম্প্ৰদায়ৰ কোটি কোটি লোকেই নহয় বৰং সমগ্ৰ ৰাষ্ট্ৰই বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। বিধেয়কখনৰ বিৰোধিতা কৰাসকলক সমালোচনা কৰি শ্ৰীৰিজিজুৱে কয় যে তেওঁলোকে একমাত্ৰ ৰাজনৈতিক কাৰণতহে এনে কৰিছে। একেধৰণৰ মত প্ৰকাশ কৰি সামাজিক ন্যায় ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই কয় যে বিধেয়কখন মুছলমানসকলৰ স্বাৰ্থৰ অনুকূল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ ভাৱনাৰে কাম কৰি আহিছে। কংগ্ৰেছ সাংসদ প্ৰমোদ তিৱাৰীয়ে কয় যে বিৰোধী পক্ষই ৱাকফ সংশোধনী বিধেয়কৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে যদিও চৰকাৰে এই প্ৰস্তাৱৰ প্ৰতি সন্মতি প্ৰকাশ কৰা নাই। তেওঁ কয় যে বিধেয়কখন একেই ৰূপত প্ৰৱৰ্তন হলে ই সংবিধানৰ মূল ভাৱনাৰ পৰিপন্থী হ'ব। সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে বিধেয়ক সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে তেওঁৰ দলে ইয়াৰ বিৰোধিতা কৰিব। বিজেপিয়ে ৰেলৱে আৰু প্ৰতিৰক্ষা ভূমিৰ দৰে ৱাকফ ভূমিও বিক্ৰী কৰিব বুলি তেওঁ অভিযোগ উত্থাপন কৰে। জে ডি ইউৰ সাংসদ সঞ্জয় ঝাই কয় যে তেওঁৰ দলে সদনত বিধেয়কখনৰ সমৰ্থন কৰিব। তেওঁ লগতে বিহাৰৰ আৰ জে ডি আৰু কংগ্ৰেছৰ শাসনকালত মুছলমান সম্প্ৰদায়ৰ লোকৰ কল্যাণৰ বাবে একো কাম কৰা হোৱা নাছিল বুলি অভিযোগ তোলে। ইপিনে চি পি আই এমৰ সাংসদ জন ব্ৰিটাৰ্ছে ৱাকফ সংশোধনী বিধেয়কখনৰ জৰিয়তে সমাজৰ মেৰুকৰণৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে বিৰোধী পক্ষই বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি মন্তব্য কৰে। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। কামৰূপ জিলাৰ অন্তৰ্গত 14টা পৰিষদীয় সমষ্টিত দিনৰ 11 বজালৈকে প্ৰায় 49% ভোটগ্ৰহণ হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোবৰ্ধন সমষ্টিত সৰ্বাধিক 56.15% আৰু জাৰিহাট সমষ্টিত সৰ্বনিম্ন 41.92% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। গোৱালপাৰা জিলাত দিনৰ 1 বজালৈকে 53.88% ভোটগ্ৰহণ হৈছে। জিলাখনৰ দদানত সৰ্বাধিক 66.97% আৰু কুশধোৱা দৰংগিৰিত সৰ্বনিম্ন 46.4% ভোটদান হৈছে। ভোটগ্ৰহণ এতিয়ালৈকে সুচাৰুৰূপে চলি থকা বুলি আমাৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ সংবাদদাতাই জনাইছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 3 বজাত অন্ত পৰিব। আমাৰ সংবাদদাতা দুয়োগৰাকীয়ে জনোৱা মতে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে পুৱাৰে পৰা পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি ভোটকেন্দ্ৰৰ সন্মুখত শাৰী পতা পৰিলক্ষিত হয়। ভোটগ্ৰহণ মুক্ত নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। মেঘালয়ৰ সীমান্তৱৰ্তী কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰতো ভোটগ্ৰহণ চলি আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে গোৱালপাৰা আৰু কামৰূপৰ মুঠ 4,45,000ৰো অধিক ভোটদাতাই আজি তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোটদান কৰিছে। কামৰূপ জিলাৰ 2টা আৰু গোৱালপাৰা জিলাৰ 1টা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ 19টা সমষ্টিৰ 362টা ভোটগ্ৰহণ কেন্দ্ৰত 2,40,025,000গৰাকী ভোটদাতাই 52গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। জয়ৰামকুছি পৰিষদীয় সমষ্টিত এন ডি এৰ প্ৰাৰ্থী প্ৰেমাজলী ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ 209টা ভোটগ্ৰহণ কেন্দ্ৰত 168,668গৰাকী ভোটদাতাই 44গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। জিলাখনৰ 10টা কেৱল মহিলা বিষয়াৰ দ্বাৰা আৰু এটা দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালনা ভোটকেন্দ্ৰ আছে। জিলাখনৰ 2টা আদৰ্শ কেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। পৰহিলৈ 4 এপ্ৰিলত গোৱালপাৰা আৰু আমিনগাঁৱত ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনাইছে। নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ সংসদত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয় যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ যুৱক যুৱতীসকলক দেশৰ উন্নয়নৰ যাত্ৰাত অৱদান আগবঢ়াবলৈ আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে যুৱ সংসদত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকলক দেশৰ 300খন জিলাৰ পৰা বাছনি কৰা হৈছে আৰু তেওঁলোকে যুৱ সংসদৰ মাধ্যমেৰে দেশৰ গণতান্ত্ৰিক বৈশিষ্টৰ সম্যক ধাৰণা লাভ কৰিব পাৰিব। মহাৰাষ্ট্ৰৰ শ্বাহপুৰ বুলধানাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত 5জন লোকে প্ৰাণ হেৰুৱায় আৰু 26জন আহত হয়। 2খন বাছ আৰু 1খন কাৰৰ মাজত হোৱা সংঘৰ্ষত এই লোককেইজন হতাহত হয়। আহত যাত্ৰীসকলক শ্বাহপুৰৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ইজৰাইলে গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্ৰহণ কৰিছে। এটা বিবৃতিত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে অভিযানৰ এই বৰ্ধিত সময়ছোৱাত গাজা ভূখণ্ডত সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধবংস কৰি দিয়াৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে অধিগ্ৰহণ কৰা অঞ্চলসমূহ ইজৰাইলৰ সুৰক্ষা মণ্ডলৰ সৈতে চামিল কৰা হৈছে। এই ভূখণ্ডৰ পৰা বহুসংখ্যক পেলেষ্টাইনিক নিৰ্মূল কৰাৰ লগতে তেওঁ হামাছক ধবংস কৰি ইজৰাইলী বন্দীসকলক ঘূৰাই অনাৰ পোষকতা কৰে। তেওঁ কয় যে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুঁজৰ অৱসান ঘটোৱাৰ এয়া একমাত্ৰ উপায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পাঞ্জাব কিংছে যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 171 ৰান কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে 16 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। আৰ্জেণ্টিনাৰ বুনছ আয়াৰত কাইলৈ হ'বলগীয়া ISSF বিশ্বকাপ 2025ত অংশগ্ৰহণৰ বাবে 43জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত খেলুৱৈসকলে ৰাইফল, পিষ্টল আৰু শ্বটগান শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই বছৰৰ ISSF বিশ্বকাপত 45খন দেশৰ 400তকৈও অধিক শ্বুটাৰে অংশগ্ৰহণ কৰিছে। 43জনীয়া শ্বুটাৰেৰে ভাৰতীয় দলটো প্ৰতিযোগিতাৰ আটাইতকৈ বৃহৎ দল আৰু 39গৰাকী খেলুৱৈৰে চীনৰ দলটো দ্বিতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছে। আয়োজক দেশ আৰ্জেণ্টিনা 38গৰাকী খেলুৱৈৰে তৃতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছে। কাজাখাস্তানৰ দলটোত 29জন এথলেট আছে। ভাৰতীয় দলটোৰ মনু ভাকৰে পিষ্টল শাখাত আৰু সৌৰভ চৌধুৰীয়ে পুৰুষৰ পিষ্টল দলত অংশগ্ৰহণ কৰিব। আনিছ ভানুৱালা, বিজয়বীৰ সিদ্ধু, ঈশা সেন, ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, শিফ্টকৌৰ চামৰা, অৰ্জুন বাবুটা, পৃথ্বীৰাজ টডিমেন, অনন্তজিৎ সিং নাৰুকা আৰু ৰাইজা ধিলনৰ লগতে 2024ৰ পেৰিছ অলিম্পিকত ভাগ লোৱা খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি আকৌ এবাৰ। পাকপ সংশোধনী বিধেয়ক 2025 লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনাইছে। মহাৰাষ্ট্ৰৰ শ্বাহপুৰ বুলধানাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি হোৱা এটা পথ দুৰ্ঘটনাত 5জন লোকে প্ৰাণ হেৰুৱায় আৰু 26জন আহত হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি আবেলি 3 বজাত।